হিতুপদেশ ১৮ অধ্যায়। যিজনে নিজকে পৃথকে রাখে তেওঁ কেৱল নিজৰ আকাংক্ষা সিদ্ধিৰ চেষ্টা কৰে আৰু সকলো সুপৰামৰ্শৰ বিৰুদ্ধে যুঁজ কৰে। অজ্ঞানী লোকে বিবেচনাত সন্তোষ নাপায় কিন্তু কেৱল নিজৰ হৃদয়ত থকা কথা প্ৰকাশ কৰে। যেতিয়া দুষ্ট লোক আহে তেওঁৰ লগত অপমানো আহে আৰু অপমানৰ লগত নিন্দাও আহে। মানুহৰ মুখৰ কথা গভীৰ জলৰ দৰে, প্ৰজ্ঞাৰ ভুমুক বৈ থকা জুৰিৰ নিচিনা। দুষ্ট লোকলৈ পক্ষপাত হোৱা ভাল নহয় আৰু ন্যায় কৰা সকলৰ বিচাৰ অগ্ৰাহ্য কৰা ভাল নহয়। অজ্ঞানী লোকৰ উঠে তেওঁৰ লগত বিবাদ আনে আৰু তেওঁৰ মুখৰ কথাই তেওঁক মাৰ খুৱায়। অজ্ঞানী লোকৰ মুখে তেওঁৰ ধ্বংস আনে আৰু তেওঁৰ উঠে তেওঁক ফাণ্ডত পেলায়। পৰচৰ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে, সেয়ে শৰীৰ ভিতৰৰ অংশলৈকে সোমাই যায়। আৰু যিজনে নিজৰ কাৰ্যত অৱহেলা কৰে তেওঁ ধ্বংসকাৰীৰ ভায়েকৰ দৰে। জিহুৱাৰ নাম দৃহ দুৰ্গস্বৰূপ, সৎকাৰ্য কৰা লোকে পলাই গৈ সেই দুৰ্গত ৰক্ষা পায়। ধনবানৰ ধন সম্পত্তিয়েই তেওঁৰ দৃহ নগৰ আৰু তেওঁৰ কল্পনাত সেইবোৰ ওখ দেৱালৰ দৰে। পতনৰ পূৰ্বে মানুহৰ হৃদয় অহংকাৰী হয় কিন্তু নম্ৰতা সন্মানৰ আগে আহে। যিজনে নুশুনাৰ পূৰ্বেই উত্তৰ দিয়ে সেয়ে তেওঁৰ অজ্ঞানতা আৰু অপমান। মানুহৰ আত্মাই অসুস্থতাটো জীয়াই ৰাখিব কিন্তু ভগ্ন আত্মাক কোনে সহিব পাৰে। বুদ্ধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে আৰু জ্ঞানী লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়। মানুহৰ উপহাৰে হয়তো পথ মুকলি কৰিব পাৰে আৰু গণ্যমান্য লোকৰ আগলৈ তেওঁক লৈ যায়। যেতিয়ালৈকে বিপক্ষজন আহি তেওঁক প্ৰশ্ন নকৰে তেতিয়ালৈকে গোচৰত প্ৰথমে উপস্থিত হোৱাজন নিদোষী যেন বোধ হয়। চিঠি খেলে বিবাদ সমাপ্ত কৰে আৰু পৰাক্ৰমী বিপক্ষসকলক পৃথকে ৰাখে। দৃহ নগৰ জয় কৰাতকৈ ক্ষুদ্ৰ ভায়েকক জয় কৰা টান আৰু বিবাদ দুৰ্গত লগোৱা মাৰিৰ দৰে। নিজৰ মুখৰ ফলেৰে পেট পৰিপূৰ্ণ হয় আৰু তেওঁ উঠৰ শস্যৰে তেওঁ সন্তুষ্ট হয়। জিভাৰ শক্তিত মৃত্যু আৰু জীৱন থাকে আৰু যিসকলে তাক ভাল পায় তেওঁলোকে তাৰ ফল ভোগ কৰিব। যিজনে ভাজ্যা পায় তেওঁ পৰম বস্তু পায় আৰু জিহুৱাৰ পৰা অনুগ্ৰহ লাভ কৰে। দৰিদ্ৰ লোকে কৃপাৰ বাবে বিনয় কৰে কিন্তু ধনবান লোকে কঠোৰা উত্তৰ দিয়ে। যিজনে অনেক লোকৰ সৈতে বন্ধুত্ব কৰে তেওঁ নিজৰ সৰ্বনাশলৈহে তাকে কৰে। কিন্তু এনে বন্ধু থাকে যি ভায়েকতকৈ আপোন হয়।